তুমি হালধীয়া কেবল কিয় খুলিব ক'লা কোৱাচোন মোক, মোক এটা কথা বুজাই দিয়া, আজিলৈকে হালধীয়া কেবুলডাল হ'ল ফাইবাৰ অপটিক্স কেবুল, সেইডাল লাগি থাকে, সেইডাল কোনেও খুলিব নোৱাৰে। তুমি মোক কৈছা যে আপুনি হালধীয়া কেবুলডাল খুলি দিয়ক, হালধীয়া কেবুল কোনোবাই খোলে নেকি তাতে? ৰবা 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 ৰবা, তুমি মোক ক'ব লাগে আপুনি বস্তুটো অফ কৰি দিয়ক আৰু অন কৰি দিয়ক। তুমি কৈছা, তুমি নিজেই কৈছা যে হালধীয়া কেবুলডাল খুলি দিব লাগে, কৈছানে? মোৰ ৰেকৰ্ডেই আছে, কিন্তু মই সকলোকে কৈ দিম হালধীয়া কেবুল খুলিবলৈ কৈছা, কৈছা নাই? তুমি মোক হালধীয়া কেবুল খুলিবলৈ কিয় কৈছা? এইডাল নহয় নহয়, তুমি সেইটো কথা ক'বই নালাগে কেতিয়াও। তুমি ক'ব লাগে আপুনি এইটো অফ কৰক আৰু অন কৰক। তুমি কৈছা হালধীয়া কেবুলডাল খুলি দিয়া, কিয় কৈছা? কিয় কৈছা? তোমাক কোনে কোৱাইছে কোৱা? নহয় তুমি নিজে কোৱা, তোমাক কোনোবাই কোৱাইছে? সেই মানুহটোৰ নামটো কোৱা, সেই মানুহটোৰ নামটো লাগে মোক। কোনে তোমাক ক'বলৈ কৈছে যে হালধীয়া কেবুলডাল খুলিব লাগে? কোনে কৈছে? নাই নাই পোৱা, ৰবা ৰবা, তোমাৰ নামটো কোৱাচোন, তোমাৰ নামটো কোৱা। ঋতুপন কি? ঋতুপন কোঁৱৰ, ঠিক আছে। মই চাওঁ চশমাযোৰ পিন্ধি, মই যাওঁ, মই কিন্তু বহুত চাই আছো বস্তু। তুমি মোক হালধীয়া কেবুল যে খুলিব কৈছা, এইটো ৰেকৰ্ডেড আছে, মই বহুতক কৈ দিম। থোৱা এতিয়া, মই ইণ্টাৰনেট পাব লাগিব, নাপালে চাম মই। থোৱা, আৰু ইয়াক হেৰিক পঠাবা, আমাৰ ইয়াক পইচা লৈ যাবৰ কাৰণে, দুই মাহৰ আকৌ দি দিম মই। হা, থোৱা।